এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজি প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগত 51,000 অধিক যুৱ যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDA আৰু গ্ৰেণ্ড এলায়েন্সে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। চাকি যোজনা চাকি বিকাশ বিষয়ক আধাৰিত লোকসেৱা জাগৰণৰ 2 মিনিটৰ চুটি ছবিখন আজিৰে পৰা 6 নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন কৰা হ'ব। অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত আজি এখন ব্যক্তিগত যাত্ৰীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণভাৱে ভস্মীভূত হোৱাৰ লগতে কেইবাগৰাকীও যাত্ৰী চিতাভস্মীভূত হয়। আৰু বাহৰেইনত অনুষ্ঠিত এছিয়ান ইয়থ গেমছ 2025 প্ৰতিযোগিতাত ভাৰতে 18 বছৰ অনুষ্ঠ ল'ৰা ছোৱালীৰ দলে স্বৰ্ণ পদক লাভ কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশগ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন বিভাগত দেশৰ 51,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এটা ভিডিঅ' বাৰ্তাযোগে কয় যে নিয়োগ মেলা হৈছে দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ এটা মাধ্যম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এইবাৰৰ মেলাৰ সৈতে চৰকাৰৰ বিভিন্ন বিভাগত 11,00,000তকৈ অধিক যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে। দেশত 3,05,00,000 কৰ্মসংস্থান সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে বিকশিত ভাৰত যোজনাও মুকলি কৰিছে। উল্লেখযোগ্য যে আজিৰ এই নিয়োগ পত্ৰ বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা উপস্থিত থাকে। তামিলনাডুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। একেদৰে আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও য়াদৱে মাডুৰাইত আৰু বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে তিৰুচিৰাপল্লীত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাহতে নিয়োগ সৃষ্টিক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ব্যৱস্থাই যুৱক যুৱতীসকলৰ সবলীকৰণ তথা ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণৰ বাবে তেওঁলোকক অৰ্থপূৰ্ণ সুযোগ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDA আৰু মিত্ৰজোঁটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাৱেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰচাৰ আৰম্ভ কৰিছে। দুধপুৰা হেলিপেড খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জননায়ক কৰ্পূৰী ঠাকুৰ দেশৰ এগৰাকী অমূল্য ৰত্ন আছিল, যিয়ে স্বাধীন ভাৰতত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ পিছপৰা আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ উন্নতিৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সমাৱেশত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতানৰাম মাঝিও ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পাছত বিহাৰৰ বেগুচৰাইত দ্বিতীয়খন সমাৱেশত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শিৱান আৰু বাক্সা জিলাৰ নিৰ্বাচনী সভাত ভাষণ দিয়ে। গোপালগঞ্জত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। ইপিনে গ্ৰেণ্ড এলায়েন্সৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা RCTৰ নেতা তেজস্বী প্ৰসাদ যাদৱে পাটনাত সাংবাদিকৰ আগত কয় যে ঠিকাভিত্তিক কৰ্মচাৰীসকলক স্থায়ী পদত মকৰল কৰা হ'ব আৰু ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। লোকসেৱা সজাগতা অভিযান চবকি যোজনা চবকি বিকাশ বিষয়ক আধাৰিত লোকসেৱা জাগৰণৰ 2 মিনিটৰ চুটি ছবিখন আজিৰে পৰা 6 নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন কৰা হ'ব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে এক বিবৃতিযোগে জনায় যে ইয়াৰ বিষয়বস্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। এই অভিযানৰ লক্ষ্য হৈছে 2026-27 বৰ্ষৰ বাবে পঞ্চায়ত বিকাশ পৰিকল্পনা, জনসাধাৰণৰ অংশগ্ৰহণ তথা জনসজাগতা বৃদ্ধি কৰা। তৃণমূল পৰ্যায়তে বিকাশৰ পথ প্ৰশস্ত কৰাত দেশৰ প্ৰতিজন নাগৰিকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আচৰণবিধি বলবৎ থকা ৰাজ্যসমূহৰ বাহিৰে এই ছবিখন বৰ্তমান সকলো ছবিগৃহতে মূল ছবিখন আৰম্ভ হোৱাৰ আগতে আৰু ব্যৱধানৰ সময়ছোৱাৰ শেষত 5 মিনিটৰ ভিতৰত প্ৰদৰ্শন কৰা হ'ব। 2 অক্টোবৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জনপৰিকল্পনা অভিযান 2025-26 আৰম্ভ কৰা হয়। এই অভিযানে দেশৰ পঞ্চায়তসমূহক ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখি স্থানীয় অগ্ৰাধিকাৰসমূহ প্ৰতিফলিত কৰা প্ৰমাণভিত্তিক আৰু সৰ্বাংগীন পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সমৰ্থ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত আজি পুৱাৰ ভাগত এখন ব্যক্তিগত যাত্ৰীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণভাৱে ভস্মীভূত হোৱাৰ লগতে কেইবাগৰাকীও যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাৰ সময়ত বাছখনে কেইবাগৰাকীও যাত্ৰী কঢ়িয়াই হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে গৈ আছিল। প্ৰায় 40 যাত্ৰী থকা বাছখনৰ পৰা 15 লোকক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰা হয়। এই ঘটনাত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভনাথ ৰেড্ডীয়ে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে নিহত যাত্ৰীসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাৰ অৰ্থে তেওঁ বিষয়াসকলক অন্ধ্ৰপ্ৰদেশ কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে মৃত্যু হোৱা লোকসকলৰ বাবে শোকবাৰ্তা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই ঘটনাত নিহত লোকসকলৰ বাবে চৰকাৰে 2,00,000 পুঁজি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰু আৰক্ষীসকলক শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে ভাৰত তিব্বত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথম শাৰীত থিয় হৈ সেৱা আগবঢ়ায়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত তিব্বত সীমান্ত আৰক্ষীয়ে জন্ম লগ্নৰে পৰা নিজৰ সাহস শৃংখলাবদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ সীমান্ত আৰু জনসাধাৰণক নিৰাপত্তা দি আহিছে। তেওঁ কয় যে এই আৰক্ষীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু মানৱতাৰ সেৱা আৰু তেওঁলোকৰ উচৰ্গাৰ মনোভাৱেৰে দেশক নিৰাপত্তা আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। ভাৰত তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ উৎকৃষ্ট সেৱা আৰু ত্যাগৰ মনোভাৱে দেশক আগুৱাই নিয়াৰ লগতে নিৰাপত্তা দিয়াটো সমৰ্থ হ'ব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। হেঙেৰাবাৰী হাউচিং কলনী নিবাসীৰ জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰ' চিফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়তে বয়স হৈছিল 81। প্ৰয়াত গোস্বামী কেইবাখনো ইংৰাজী আৰু অসমীয়া দৈনিক বাতৰি কাকতৰ সৈতে জড়িত আছিল। তেওঁ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যুত অসমৰ সংবাদ জগতত শোকৰ ছাঁ পৰে। বাহৰেইনত অনুষ্ঠিত এছিয়ান ইয়থ গেমছ 2025 প্ৰতিযোগিতাত ভাৰতে 18 অনূৰ্ধ ল'ৰা ছোৱালীৰ দলে স্বৰ্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক 75-21 পইণ্টত পৰাস্ত কৰে। নেহা পেটালে 28 পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল'ৰাৰ দলটোৱে ফাইনেলত ইৰাণক 35-32 পৰাস্ত কৰে। এই দুটা স্বৰ্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ নিজকে উন্নীত কৰিবলৈ সমৰ্থ হৈছে। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডি ৱাই পেটেল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক 53 পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীক্ষা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত 49 অভাৰত 3 উইকেট হেৰুৱাই 340 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন 49 অভাৰতে সীমিত কৰা হয়। মান্ধানাই 109 আৰু ৰাৱলে 122 ৰাণ কৰে। নিউজিলেণ্ডক ডাক ৱৰ্থ লুইছ পদ্ধতিৰে 44 অভাৰত 325 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 271 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ব্ৰুক হেলিডে সৰ্বাধিক 81 ৰাণ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগৰ অধিক যুৱ যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDA আৰু গ্ৰেণ্ড এলায়েন্সে প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। সবকি যোজনা সবকি বিকাশ বিষয়ত আধাৰিত লোকপ্ৰিয় জাগৰণৰ চুটিছবিখন আজিৰ পৰা 6 নৱেম্বৰলৈ দেশৰ সকলো যুৱকৃহতাই প্ৰদৰ্শন কৰা হ'ব। অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত আজি এখন ব্যক্তিগত যাত্ৰীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণভাৱে ভস্মীভূত হোৱাৰ লগতে কেইবাগৰাকীও যাত্ৰীৰ ঠিকাতে নিহত হয় আৰু বাহৰেইনত অনুষ্ঠিত এছিয়ান ইয়থ গেমছ 2025 প্ৰতিযোগিতাত ভাৰতে 18 অনূৰ্ধ ল'ৰা ছোৱালীৰ বাবে স্বৰ্ণ পদক লাভ কৰে। আমাৰ এইটো পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত।